এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ তৎপৰতা, বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদ আৰু AIUDF দলৰ প্ৰাৰ্থী তালিকা ঘোষণা, শোণিতপুৰ জিলা প্ৰশাসনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যৱহাৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা জাৰি আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠন কৰা 11-জনীয়া সমিতিৰ আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন। নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ লগে লগে নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে ৰাজ্যৰ প্ৰতিখন জিলা প্ৰশাসনে তৎপৰতা অৱলম্বন কৰিছে। মাজুলী বিধানসভা সমষ্টিটো শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ সকলো বিষয়ববীয়া তথা জিলাখনৰ ৰাজনৈতিক দলসমূহৰ জিলা পৰ্যায়ৰ মুৰববীসকলৰ সৈতে এখন সভা অনুষ্ঠিত হয়। মাজুলী সমষ্টিত মুঠ 1,44,837 গৰাকী ভোটাৰে এইবাৰ ভোটদান কৰিব। ইয়াৰে 73,545 গৰাকী পুৰুষ, 71,292 গৰাকী মহিলা ভোটাৰ বুলি জিলা প্ৰশাসনে প্ৰকাশ কৰিছে। মাজুলী জিলাত এইবাৰ মুঠ 188টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰাৰ লগতে 20টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। জিলাখনত যাতায়াতৰ বাবে 19টা ভোটগ্ৰহণ কেন্দ্ৰ দুৰ্গম হিচাপে চিহ্নিত কৰা হৈছে। চৰাইদেউ জিলা নিৰ্বাচন বিভাগে নিৰ্বাচনী প্ৰক্ৰিয়া নিকা আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা এখন জাননীৰ জৰিয়তে জিলাখনত এটা নিৰ্বাচনী নিয়ন্ত্ৰণ কক্ষ আৰু অভিযোগ নিৰীক্ষণ কোষ কাৰ্যক্ষম কৰি তোলা হৈছে। নিৰ্বাচন সংক্ৰান্তীয় যিকোনো অভিযোগ বা সহায়ৰ বাবে জিলাখনৰ ভোটদাতাসকলে 1950 টোল ফ্ৰী নম্বৰ আৰু 2টাকৈ মোবাইল নম্বৰ মুকলি কৰি দিয়া হৈছে। যোৰহাট জিলাতো শান্তিপূৰ্ণ আৰু নিকাভাৱে নিৰ্বাচন সম্পন্ন কৰাৰ উদ্দেশ্যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ 163 ধাৰাৰ অধীনত যোৰহাট নিৰ্বাচনী জিলাৰ সমগ্ৰ এলেকাত অনুজ্ঞাপত্ৰ থকা অস্ত্ৰ শস্ত্ৰ কঢ়িওৱাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ডিব্ৰুগড় জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিক্ৰম কৰিৰিয়ে চাবুৱা লাহোৱাল সমষ্টিৰ অন্তৰ্গত অসম বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰে। উপায়ুক্তগৰাকীয়ে বিদ্যালয়খনত ভোটাধিকাৰ সাব্যস্ত কৰাৰ সময়ত প্ৰয়োজনীয় বিভিন্ন সুবিধাসমূহৰ বিষয়ে বিতংকৈ পৰ্যালোচনা কৰে। তেওঁ লগতে জিলা প্ৰশাসনৰ কেইবাটাও বিভাগৰ বিষয়া কৰ্মচাৰীৰ সৈতেও বৈঠকত মিলিত হয়। শিৱসাগৰ জিলা প্ৰশাসনে জিলাখনৰ 3টা সমষ্টিত শান্তিপূৰ্ণ ভোটগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে। জিলাখনৰ 95 নম্বৰ ডিমৌ বিধানসভা সমষ্টিত এইবাৰ মুঠ ভোটদাতাৰ সংখ্যা 1,78,390 গৰাকী। ইয়াৰে 87,716 গৰাকী পুৰুষ ভোটাৰ, 90,673 গৰাকী মহিলা ভোটাৰ আৰু এগৰাকী তৃতীয় লিংগৰ ভোটাৰ আছে। 97 নম্বৰ নাজিয়া বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা 182,196 গৰাকী। ইয়াৰে 88,645 গৰাকী পুৰুষ, 93,549 গৰাকী মহিলা আৰু দুগৰাকী তৃতীয় লিংগৰ ভোটদাতা। তিনিওটা বিধানসভা সমষ্টিৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা 570,562 গৰাকী। 95 নম্বৰ ডিমৌ বিধানসভা সমষ্টিত 230টা ভোটগ্ৰহণ কেন্দ্ৰ থকাৰ বিপৰীতে 96 নম্বৰ বিধানসভা সমষ্টিত 278টা আৰু 97 নম্বৰ নাজিৰা বিধানসভা সমষ্টিত 233টা ভোটগ্ৰহণ কেন্দ্ৰত ভোটগ্ৰহণৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচনী প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা কৰাৰ উদ্দেশ্যৰে জিলা প্ৰশাসনে ইতিমধ্যে গঠিত নিৰ্বাচনী কোষসমূহ সষ্টম কৰি তুলিছে। আসন্ন অসম বিধানসভা নিৰ্বাচনৰ বাবে আজি অসম জাতীয় পৰিষদ দলে 8টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। খোৱাং সমষ্টিৰ দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু বৰহমপুৰ সমষ্টিৰ দলটোৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁয়ে প্ৰাৰ্থিত্ব আগবঢ়াব। বজালি সমষ্টিত দিলীপ বৰুৱা, ডিব্ৰুগড় সমষ্টিত মইনাক পাত্ৰ, বিন্নাকান্দি সমষ্টিত ৰেজাউল কৰিম চৌধুৰী, মৰিগাঁৱত বাণী দাস, সৰুপথাৰত জীৱন চুতীয়া আৰু পলাশবাৰীত পংকজ লোচন গোস্বামীক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। পৰৱৰ্তী সময়ত শদিয়া আৰু কেন্দ্ৰীয় গুৱাহাটী সমষ্টিৰ বাবেও প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ'ব বুলি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে সংবাদমেলত প্ৰকাশ কৰিছে।
আমি যি 10টা সমষ্টি প্ৰথম পৰ্যায়ত আমাৰ সিদ্ধান্ত চূড়ান্ত হৈছে, সেইকেইটা সমষ্টি হ'ল শদিয়া বিধানসভা সমষ্টি, ডিব্ৰুগড়, খোৱাং, বৰহমপুৰ, মৰিগাঁও, বিন্নাকান্দি, পলাশবাৰী, বজালি, সৰুপথাৰ আৰু গুৱাহাটী কেন্দ্ৰীয়। এই 10টা বিধানসভা সমষ্টিত যিসকল প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব তেখেতসকলৰ নাম মই আপোনালোকৰ আগত ব্যক্ত কৰিব খুজিছো। প্ৰথমে খোৱাং বিধানসভা সমষ্টি দলৰ সভাপতি মই লুৰিণজ্যোতি গগৈ মই প্ৰতিদ্বন্দ্বিতা কৰিম। বৰহমপুৰত আমাৰ কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিব।
আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে আজি এ আই ইউ ডি এফ দলেও ১২টা সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। ঘোষণা কৰা তালিকাত বিন্নাকান্দি সমষ্টিত বদৰুদ্দিন আজমল, গোৱালপাৰা পূব সমষ্টিত হাফিজ বছিৰ আহমেদ, ধুবুৰীত নজৰুল হক, দলগাঁৱত মজিবুৰ ৰহমান, চেঙা সমষ্টিত আশ্ৰফুল হুছেইন, চামগুৰি সমষ্টিত আব্দুল আজিজ, দক্ষিণ কৰিমগঞ্জত ছেহাবুদ্দিন, চমৰীয়া সমষ্টিত ইমদাদ হুছেইন, গোলকগঞ্জত জামছিৰ তালুকদাৰ, বিজনীত মুচুখা বসুমতাৰী, ৰহা সমষ্টিত মুকুট দাস আৰু ৰামকৃষ্ণনগৰ সমষ্টিত ডঃ অনুপ কুমাৰ দাস তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে। ইয়াৰ পূৰ্বে দলটোৱে ৯টা সমষ্টিৰ বাবে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছিল। এতিয়ালৈকে দলটোৱে মুঠ ২১টা সমষ্টিত দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকাৰ সৃষ্টিৰাজি সন্দৰ্ভত সদৌসম ছাত্ৰ সন্থাই এখন গৱেষণা গ্ৰন্থ প্ৰকাশ কৰিব। শিল্পীগৰাকীৰ জন্ম শতবৰ্ষ উদযাপনৰ সৈতে সংগতি ৰাখি সংগঠনটোৱে এই পৰিকল্পনা গ্ৰহণ কৰিছে। এই গ্ৰন্থত সুধাকণ্ঠৰ নিকট সান্নিধ্য লাভ কৰা কমেও ৫০গৰাকী ব্যক্তিৰ লেখাৰে এই গ্ৰন্থখন প্ৰণয়ন কৰা হ'ব বুলি সদৌসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই প্ৰকাশ কৰিছে। সংগঠনটোৰ আজি গুৱাহাটী বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী চলি আছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবৰ্ষৰে সৈতে সংগতি ৰাখি বহুকেইটা কাৰ্যসূচী আমি হাতত লৈছোঁ। সেইসমূহ পৰ্যায়ক্ৰমে আমি ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিম। বিশেষকৈ আমি আপোনালোকক পূৰ্বতেও জনাইছিলোঁ যে ভূপেন হাজৰিকাদেৱৰ নিকট সান্নিধ্য লাভ কৰা ৫০গৰাকীতকৈও বেছি ব্যক্তিৰ সৈতে তেখেতসকলৰ লেখনিৰে সমৃদ্ধ ডক্টৰ ভূপেন হাজৰিকা বিষয়ক এখন গৱেষণা গ্ৰন্থৰ ছাত্ৰ সন্থাই পৰিকল্পনা কৰি আছোঁ। সেইখনৰ আজি ৰূপৰেখা অংকন কৰা হৈছে। সেইখন কি ধৰণেৰে আগবঢ়াই লৈ যোৱা হ'ব তাৰ বিস্তৃত কাৰ্যসূচী আমি প্ৰস্তুত কৰিছোঁ।
বৈঠকত ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি নিৰ্বাচনৰ সময়ছোৱাত নিৰপেক্ষতা বৰ্তাই ৰখাৰ বাবে সংগঠনটোৰ নেতাসকলে প্ৰতিগৰাকী সদস্যক আহ্বান জনায়। এই বৈঠকত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰৰ দাবী সন্দৰ্ভতো আলোচনা কৰা হয়। শোণিতপুৰ জিলা প্ৰশাসনে জিলাখনৰ ৰেষ্টুৰাঁ, হোটেল, ধাবাৰ দৰে ব্যৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যৱহাৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা প্ৰশাসনৰ সূত্ৰই প্ৰকাশ কৰা মতে ৰাজসাহায্যযুক্ত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰসমূহ একাংশ ব্যৱসায়ীয়ে বেআইনীভাৱে ব্যৱহাৰৰ ফলত বজাৰত ৰন্ধন গেছৰ কৃত্ৰিম নাটনিৰ সৃষ্টি হৈছে। প্ৰশাসনে জাৰি কৰা নিৰ্দেশ অনুসৰি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে ৰন্ধন কাৰ্যৰ বাবে কেৱল অনুমোদিত বিতৰকৰ পৰা ক্ৰয় কৰা বাণিজ্যিক ৰন্ধন গেছহে ব্যৱহাৰ কৰিব পাৰিব। এই নিয়ম উলংঘা কৰিলে ব্যৱহৃত চিলিণ্ডাৰ জব্দ কৰাৰ উপৰি কঠোৰ শাস্তি বিহা হ'ব বুলি নিৰ্দেশটোত উল্লেখ কৰা হৈছে। জিলাখনত এই নিৰ্দেশ কঠোৰভাৱে বলবৎ কৰাৰ বাবে আৰক্ষী অধীক্ষক, কাৰ্যবাহী দণ্ডাধীশ, যোগান বিভাগৰ বিষয়া আৰু পৌৰসভাৰ কৰ্তৃপক্ষক দায়িত্ব দিয়া হৈছে। জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠন কৰা ১১জনীয়া সমিতিয়ে আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰে। ৰাজ্যিক মন্ত্ৰীসভাই কিছুদিন পূৰ্বে জুবিন ক্ষেত্ৰ নিৰ্মাণৰ বাবে ১০ বিঘা ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগক আবণ্টন দিছিল। ১১জনীয়া দলটোৱে আজি সেই স্থানত উপস্থিত হৈ জুবিন ক্ষেত্ৰ নিৰ্মাণ সন্দৰ্ভত সবিশেষ বুজ লয়। দলটো উপস্থিত হোৱাৰ সময়ত শিল্পীগৰাকীৰ পন্নী গৰিমা শইকীয়া গাৰ্গৰ সৈতে দলৰ সদস্য অনুৰাধা শৰ্মা পূজাৰী, পাৰ্থ আৰতি মহন্ত, প্ৰাঞ্জল শইকীয়া, সুদৰ্শন ঠাকুৰ, বীৰেণ সিংহ আৰু পুলক বেনাৰ্জী উপস্থিত থাকে। ডিব্ৰুগড় জিলা প্ৰশাসনে আজি জিলাখনৰ পল্টন বজাৰত উচ্ছেদ অভিযান চলায়। ডিব্ৰুগড়ৰ ব্ৰহ্মপুত্ৰৰ পাৰত ৯ বিঘা ভূমিত অবৈধভাৱে থকা 60টাৰো অধিক বাসগৃহ উচ্ছেদ কৰা হয়। ডিব্ৰুগড় ন্যায়িক আদালতে ২০২২ চনত প্ৰদান কৰা ৰায়ৰ ভিত্তিত অঞ্চলটোৰ ভূমিত এই উচ্ছেদ অভিযান চলোৱা হয়। উচ্চতম ন্যায়ালয়ে সন্তান দত্তক লোৱা মাতৃসকল প্ৰসূতিকালীন ছুটীৰ বাবে যোগ্য বিবেচিত হ'ব বুলি ৰায় দিছে। ন্যায়াধীশ জে বি পাৰ্ডিৱালাৰ নেতৃত্বত বিচাৰপীঠে এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ৩ মাহৰ ওপৰৰ সন্তান দত্তক লোৱা মহিলাসকলো ছুটীৰ বাবে যোগ্য বিবেচিত হ'ব বুলি ৰায় দিয়ে। আদালতে লগতে কেন্দ্ৰীয় চৰকাৰক প্ৰসূতি মাতৃৰ ছুটীৰ দৰে পিতৃত্বৰ ছুটীকো বৈধ কৰাৰ দিশত কাম কৰাৰ পোষকতা কৰে। সৰ্বোচ্চ ন্যায়ালয়ে শুনানিত প্ৰকাশ কৰা মতে পিতৃসকলেও সন্তানৰ প্ৰতিপালনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা উচিত। ন্যায়ালয়ে সামাজিক সুৰক্ষা সংহিতাৰ সংশ্লিষ্ট ধাৰা বাতিল কৰে। উল্লেখযোগ্য যে এই ধাৰা অনুসৰি দত্তক লোৱা শিশুৰ ক্ষেত্ৰত মাতৃগৰাকী কেৱল ৩ মাহলৈ ছুটীৰ ব্যৱস্থা আছিল। নিৰ্বাচনী প্ৰক্ৰিয়া সুকলমে সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসনসমূহৰ তৎপৰতা। বিধানসভা নিৰ্বাচনৰ বাবে অসম জাতীয় পৰিষদ আৰু এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তালিকা ঘোষণা। শোণিতপুৰ জিলা প্ৰশাসনৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ব্যৱহাৰত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিষেধাজ্ঞা জাৰি আৰু জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিক্ষেত্ৰ নিৰ্মাণৰ বাবে গঠন কৰা ১১জনীয়া সমিতিৰ আজি জুবিন ক্ষেত্ৰ পৰিদৰ্শন। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া ৬:৪৫ শুনিবলৈ পাব।